উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি পুৱা নতুন দিল্লীত ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি ঘৰ ঘৰ তিৰংগা মটৰ চাইকেল সমদলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰামমোহন নাইডু কিঞ্জাৰাপু, কিৰেণ ৰিজিজু আৰু মনসুখ মাণ্ডাভিয়া অনুষ্ঠানত উপস্থিত থাকে। মেজৰ ধ্যানচাঁদ নেচনেল ষ্টেডিয়ামত এই মটৰ চাইকেল সমদলৰ সামৰণি পৰে। এই উপলক্ষে উপৰাষ্ট্ৰপতি ধনখৰে কয় যে স্বাধীনতা দিৱসত ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে তিৰংগা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই অভিযান ইতিমধ্যে আন্দোলনত পৰিণত হৈছে আৰু কোটি কোটি লোকে নিজৰ বাসগৃহত পতাকা উত্তোলন কৰিছে। ঘৰে ঘৰে তিৰংগা অভিযানে দেশৰ স্বাধীনতা, গৌৰৱ আৰু বিকশিত ভাৰতৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে বুলি উপৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে। অসমতো জিলাই জিলাই ঘৰে ঘৰে তিৰংগা অভিযানৰ অধীনত কাৰ্যসূচী অব্যাহত আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিৰংগা যাত্ৰাত অংশ লয়। এই যাত্ৰাত অংশ লোৱাৰ পূৰ্বে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা নিবেদন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে আজি জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ পৰা তিৰংগা পতাকাসহ এটা শোভাযাত্ৰা উলিয়ায়। আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, চি আৰ পি এফ জোৱান, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে এই শোভাযাত্ৰাত অংশ লয়। ইফালে গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা প্ৰেক্ষাগৃহত আজি বিয়লি দেশভক্তিমূলক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। ধুবুৰী জিলাতো এই কাৰ্যসূচী অব্যাহত আছে। আনহাতে ধুবুৰীৰ আৰক্ষীৰ লোকসকল স্বাধীনতা দিৱসৰ বাবে কুচকাৱাজৰ অনুশীলনত ব্যস্ত হৈ আছে। জিলাখনৰ ৰজা প্ৰভাত চন্দ্ৰ বুঢ়া খেলপথাৰত অনুষ্ঠিত অনুশীলনত আৰক্ষীৰ লগতে এন চি চি আৰু স্কাউট এণ্ড গাইডৰ সদস্যসকলে অংশ লৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে এটা মটৰ চাইকেল সমদল উলিয়ায়। অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তিৰংগা ৰাণ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাত আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী ওৰখাও গৌৰা ব্ৰহ্মই তিৰংগা যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সকলোকে নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহান জনায়। ইপিনে দৰং জিলাত আজি এই কাৰ্যসূচীৰ অংশ হিচাপে মটৰ চাইকেল সমদল আৰু পদযাত্ৰা কাৰ্যসূচী সম্পন্ন কৰা হয়। ৰাজ্য চৰকাৰে আজি কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত লোকনিৰ্মাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত 1,127গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা 1,00,000 নিযুক্তিৰ ভিতৰত 99,097টা নিযুক্তি সম্পূৰ্ণ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কেইগৰাকীমান প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। শীঘ্ৰেই 1,00,000 নিযুক্তি সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চৰকাৰী চাকৰিয়ালৰ দৰমহাৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাকৰি কৰি থকা সময়ত লোকজনৰ মৃত্যু হলে তেওঁৰ পত্নীক দৰমহাৰ 80% আৰু পিতৃ মাতৃয়ে 20% লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে পুনৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৰাবাটত অবিজ্ঞানসন্মতভাৱে পাহাৰ খননৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা উদ্ভৱ হৈছে। এই ক্ষেত্ৰত গুৱাহাটীৰ বান সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা বুলি তেওঁ মন্তব্য কৰে। এটা বিশেষজ্ঞ দলৰ জৰিয়তে ৰাজ্য চৰকাৰে বান নিয়ন্ত্ৰণ কৰাৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰাৰ লগতে তেওঁ গুৱাহাটীবাসীক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কালি অসমৰ এগৰাকী প্ৰাক্তন বন কৰ্মী প্ৰয়াত গুগুল গগৈ মৰণোত্তৰভাৱে বজ্ৰ গৌৰৱ বঁটা প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা এই বঁটা লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে এয়া প্ৰকৃতাৰ্থত ৰাজ্যৰ বন বিভাগত নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাৰ উল্লেখনীয় অৱদানৰ স্বীকৃতি। হাতী সংৰক্ষণৰ ক্ষেত্ৰত প্ৰয়াত গুগুল গগৈয়ে অসামান্য অৱদান আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী কেশৱ মহন্ত আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত নিযুত মান্য আঁচনিৰ প্ৰ পত্ৰ বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমষ্টিটোৰ অন্তৰ্গত কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 26গৰাকী ছাত্ৰী, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 60গৰাকী, কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 180গৰাকী, পৰিটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 51গৰাকী আৰু বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 24গৰাকী ছাত্ৰীৰ মাজত এই আঁচনিৰ প্ৰ পত্ৰ বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীৰ ছাত্ৰীলৈ প্ৰতিমাহে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ ছাত্ৰীলৈ 1,250 টকা, স্নাতকোত্তৰ আৰু বি এড পাঠ্যক্ৰমৰ ছাত্ৰীলৈ প্ৰতিমাহে 2,500 টকাকৈ আগবঢ়োৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।